এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে 3,00,000 কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব বুলি দেৰগাঁৱত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন, ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট সংগীত শিল্পী ডঃ লক্ষ্য হীৰা দাসৰ শেষকৃত্য সম্পন্ন, ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি ভালেসংখ্যক প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল, আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ লগত আছে সঞ্জীৱনী পাঠক। অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত 3,00,000 কোটি টকা ব্যয়েৰে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দেৰগাঁৱত 167,40,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমি মুকলি কৰি এই কথা ঘোষণা কৰে। তেওঁ লগতে 425,48,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীশ্বাহে দেৰগাঁৱত এখন বিশাল জনসভাতো ভাষণ দিয়ে। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰত লাচিত বৰফুকন পুলিচ একাডেমী দেশৰ ভিতৰতে প্ৰথম স্থানৰ একাডেমী হিচাপে পৰিগণিত হ'ব। লাচিত বৰফুকনৰ দৰে জাতীয় বীৰৰ বিষয়ে ইমান দিনে সকলোৱে জনা নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিছে। লাচিত বৰফুকনৰ জীৱনী 23টা ভাষালৈ অনুবাদ হৈছে বুলি উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে দেশৰ সকলো পুথিভঁৰালত এতিয়া লাচিত বৰফুকনৰ জীৱনী গ্ৰন্থ আছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনৰ ছবি সলনি কৰিব বুলি প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে কৰ্মসংস্থাপন বিচাৰি অনাগত সময়ত বহি ৰাজ্যৰ পৰা অসমলৈ যুৱক যুৱতীৰ সোঁত বব। এসময়ত সন্ত্ৰাসজৰ্জৰ পৰিৱেশে বিৰাজ কৰা ৰাজ্যখন বৰ্তমান প্ৰগতিৰ পথত আগবাঢ়িছে বুলি তেওঁ উল্লেখ কৰে।
জিছ আসাম মে এক জমানে মে আন্দোলন গোরিবাদী আতংকবাদ কি চৰ্চা থি ওয়াহাঁ আজ সবসে আধুনিক ইন্ডাস্ট্রি সেমি কন্ডাক্টর কি লগনে কা কাম ভি হো চুকা হ্যায়। 27,000 কৰোড় কি সেমি কন্ডাক্টর কে ক্ষেত্র মে ইনভেস্টমেন্ট ও আসাম কা ভবিষ্য বদলনে ওয়ালা। अभी आसाम के निवेश के लिए यहां शिखर सम्मेलन हुआ, 5,18,000 करोड़ के निवेश के लिए एमओयू हुए। मैं पूरे विश्वास से कहता हूं इसमें से ज्यादातर जमीन पर उतरने वाले हैं। और भाइयों बहनों, मोदी सरकार आसाम के विकास के लिए और 3,00,000 करोड़ के प्रोजेक्ट इंफ्रास्ट्रक्चर के लेकर आ रही। 8,00,000 करोड़ के प्रोजेक्ट इतने सारे रोजगारी पैदा करेंगे कि एक जमाने में कहा जाता था आसाम का बच्चा पढ़ लिख लेगा तो देश में कहीं नौकरी करने जाएगा। आज मेरे आसाम में देश भर के लड़के नौकरी करने आए, इस प्रकार का स्थिति का निर्माण।
আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজিৰ দিনটোক অসম আৰক্ষীৰ বাবে সোণালী দিন বুলি অভিহিত কৰি কয় যে লাচিত বৰফুকন পুলিচ একাডেমীত এখন আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে আৰক্ষীৰ লগতে সাধাৰণ ৰাইজো উপকৃত হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ ফলত আইন শৃংখলাৰ দিশত আজিৰ অসমে নতুন দিশলৈ গতি কৰিছে বুলি তেওঁ কয়।
যোৱা 3টা বছৰ 4টা বছৰত আমাৰ নিৰন্তৰ প্ৰচেষ্টাত আজি অসমে আইন শৃংখলাৰ দিশত এটা নতুন দিনলৈ গতি কৰিছে। আইন শৃংখলাৰ পৰিস্থিতিৰ উন্নতি আৰু আন্দোলন বিবৰ্জিত পৰিৱেশত আজি আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিছে। শেহতীয়াকৈ এডভান্টেজ আসাম সামিটত অসমে আকৰ্ষণ কৰিব পৰা 5,23,000 কোটি টকাৰ বিনিয়োগে আমাৰ অসমক এক অনিৰুদ্ধ যাত্ৰালৈ আগুৱাই লৈ গৈছে। আজি যোৱা 3টা বছৰ আমাৰ ৰাজ্যত সন্ত্ৰাস নাই, আন্দোলন নাই আৰু এক আন্দোলন বিবৰ্জিত পৰিৱেশত আজি আমি নতুন দিনৰ সপোন দেখিবলৈ সক্ষম হৈছো। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি অসমৰ আগশাৰীর ভারতবর্ষর আগশাৰীর রাজ্যলৈ রূপান্তর হওয়ার পথত আগবাড়িছো।
দেরগাঁওর এই অনুষ্ঠানের পাছতে গৃহমন্ত্রীগিয়ে বিমানযোগে আইজললৈ যাত্রা করে। তাতেও দেশের আটাইতক পুরনি অর্ধসামরিক বাহিনী আসাম রাইফলসর প্রায় 150 বছর পুরনি ছাউনিটো আইজল নগরের প্রায় 15 কিলোমিটার নিলগর জোখচাঙলৈ স্থানান্তর করা অনুষ্ঠানত ভাগ লব। আসাম রাইফলসর ছাউনিটো জোখচাঙলৈ স্থানান্তর করার পরিপ্রেক্ষিতত মিজো লোকসকলের দীর্ঘদিনীয়া আশা পূরণ হব। সেয়েহে গৃহমন্ত্রীগীর এই ভ্রমণ অতি গুরুত্বপূর্ণ আর ঐতিহাসিক বলে বিবেচনা করা হয়েছে। কেন্দ্রীয় গৃহমন্ত্রীগী আজি নিশাটো আইজলৰ ৰাজভৱনত কটায় কাইলৈ গুৱাহাটীলৈ উভতি আহিব আর কোকৰাঝাৰৰ দোতামাত নিখিল বড়ো ছাত্র সন্থাৰ 57 সংখ্যক বার্ষিক অধিবেশনত অংশগ্রহণ করব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূর্বে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ভারতীয় ন্যায় সংহিতাৰ রূপায়ণ সন্দৰ্ভত উত্তৰ পূর্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে বৈঠকত মিলিত হব। ৰাজ্যৰ বিভিন্ন স্থানত আজিও পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। দৌল মহোৎসৱ উপলক্ষে বৰপেটাৰ পাটবাউসী গণকুচি সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশপথ মুখৰ হৈ উঠিছে। বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত অংশ লোৱাৰ লগতে গোসাঁইক সেৱা জনাই আশীৰ্বাদ লবলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ আগমন ঘটিছে। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত পৰম্পৰা অনুসৰি ফল্গোৎসৱ উদযাপন কৰা হয়। বেঙেনাআটী আৰু চামগুৰি সত্ৰত এই মহোৎসৱ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। চামগুৰি সত্ৰৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীত নাম কীৰ্তন, গোসাঁই ফুৰোৱাৰ অন্তত সন্ধিয়া ভাওনা আয়োজন কৰা হৈছে। কাইলৈ ফাকুৱা ফুৰোৱাৰ পাছত সন্ধিয়ালৈ এই উৎসৱৰ সামৰণি পৰিব। ফল্গোৎসৱ সন্দৰ্ভত শ্ৰী শ্ৰী এলেঙী টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া পদুম কুমাৰ মহন্তই এইদৰে কয়।
কণ কণ মইনাসকলে এই ফল্গোৎসৱত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহ উদ্দীপনা ঘরে ঘরে গৈ তেওঁলোকে মা হালধি তথা ফাকু গুড়িৰে এই উৎসব পালন কৰি ভগৱন্তৰ নামত ভগৱন্তৰ যিটো লীলা সেই লীলাত তেওঁলোকে মত্ত হৈ যথেষ্ট ধৰ্মীয় পৰম্পৰাৰে এই উৎসব পালন কৰি আহিছে আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় সকলোৰে সহযোগিতা আমি পাওঁ আৰু ইয়াত আমাৰ প্ৰতি বছৰে আমাৰ স্বৰ্গীয় নয়নতৰা মহন্ত আইগৰাকীৰ তিথিও আমি উদযাপন কৰোঁ। ইয়াৰ লগতে এই ফল্গোৎসৱে আমাৰ একতাৰ বান্ধোনটো সুদৃঢ় কৰাত যথেষ্ট অৰিহণা যোগাইছে। সেইকাৰণে আমাৰ ধৰ্মীয় যিটো বিশ্বাস আধ্যাত্মিকতা ইয়াত এতিয়াও বিৰাজমান হৈ আছে। অনাদিকাললৈকে এই পৰম্পৰা বৰ্তি থাকিব বুলি আমি আশা কৰিছোঁ। এই নৱপ্ৰজন্ম ইয়াত অংশগ্ৰহণ কৰাত আমি উৎসাহিত হৈছোঁ।
কোচবিহাৰ মধুপুৰ সত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা দৌল উৎসৱৰ আজি সামৰণি পৰে। দৌল উৎসৱৰ অন্তিম দিনা গোসাঁইক নামঘৰৰ পৰা উলিয়াই সত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ লগতে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আধ্যামিক পৰম্পৰা আৰু ৰীতি নীতিৰে দৌল উৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীটো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাকে ধৰি প্ৰায়বোৰ জিলাতে আজি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বাক্সা জিলাৰ জলাহৰ শ্ৰী শ্ৰী বুঢ়া গোহাঁই কীৰ্তনঘৰত দৌল মহোৎসৱৰ আজি সামৰণি পৰিব। অন্তিম দিনৰ কাৰ্যসূচীৰ হিচাপে বিয়লি গোসাঁইক উৎসৱস্থলীৰ পৰা পথাৰলৈ লৈ অনা হয়। গোসাঁই কীৰ্তনঘৰৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰাৰ অন্তত গৃহ প্ৰৱেশৰ নাম মঞ্চস্থ কৰা হয়। ইয়াৰ পাছত শ্ৰীকৃষ্ণই গৃহ প্ৰৱেশৰ প্ৰাক্ষণত বাহ ভঙা কাৰ্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া নাগাৰা নামৰ কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আয়োজিত দৌল মহোৎসৱৰ সামৰণি পৰে। শোণিতপুৰৰ বালিপাৰাৰ এৰাগাঁৱৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰতো দৌল উৎসৱৰ সৈতে সংগতি ৰাখি গোসাঁই ফুৰোৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ভক্তসকলে নাম প্ৰসংগৰে নামঘৰৰ পৰা গোসাঁইক উলিয়াই সত্ৰৰ পৰা বালিপাৰা পৰিভ্ৰমণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী ডঃ লক্ষ্য হীৰা দাসৰ আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত শিল্পীগৰাকীৰ ভালেসংখ্যক গুণমুগ্ধৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকে। শ্মশানলৈ নিয়াৰ পূৰ্বে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ, সুৰকাৰ তথা কণ্ঠশিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডঃ লক্ষ্য হীৰা দাসৰ নশ্বৰ দেহ আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ অনা হয়। কেন্দ্ৰটোৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ লগতে বিষয়া কৰ্মচাৰীসকলে শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত লক্ষ্য হীৰা দাসক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত কণ্ঠশিল্পী মনীষা হাজৰিকা, মালবিকা বৰা, শান্তা উজিৰ আৰু অভিনেত্ৰী ৰুণুদেৱীও উপস্থিত থাকে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ভালেসংখ্যক প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ 36টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ জিলাত 16টা সমষ্টি আছে। গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলাখনৰ প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই 20টা পৰিষদীয় সমষ্টিৰ বাবে দলীয় আৰু নিৰ্দলীয় যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে বিয়লি 3 বজালৈকে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ ভিতৰত অন্যতম ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও আছে। তেওঁ 7 নম্বৰ দক্ষিণ দুধনৈ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাৰ 16টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰসমূহ দাখিল কৰে। বামুণীগাঁও পৰিষদৰ বাবে মনোনয়ন দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও উপস্থিত থাকে। এইবেলি ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ দলে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে 36টা পৰিষদীয় সমষ্টিৰ ভিতৰত 30টাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু 6টাত বিজেপি দলে প্ৰাৰ্থী দিয়ে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাৰ নেতৃত্বত দুয়োটা দলৰ প্ৰাৰ্থীসকলে গোৱালপাৰা চহৰৰ বিহু খেলপথাৰৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু সাংসদ বিজুলী কলিতা মিধু সমদলত সংগ দিয়ে। অহা 17 মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। 19 মাৰ্চৰ বিয়লি 3 বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেইদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। অহা 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত কৰি 4 এপ্ৰিলৰ দিনা ভোটগণনাৰ জৰিয়তে ফলাফল ঘোষণা কৰা হ'ব। আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। গ্ৰাহকসকলৰ অধিকাৰ আৰু ইয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক সুৰৰাই দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে 15 মাৰ্চত এই দিৱস উদযাপন কৰা হয়। এই দিৱসে সকলো গ্ৰাহকৰে প্ৰাথমিক অধিকাৰসমূহৰ বিষয়ে গুৰুত্ব আৰোপ এই অধিকাৰসমূহক সন্মান আৰু সুৰক্ষিত কৰাৰ কাৰ্যক উদগনি যোগোৱাৰ সুযোগ দিয়ে। 2025 বৰ্ষৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে বহনক্ষম জীৱনশৈলীৰ বাবে ন্যায়সংগত পৰিৱৰ্তন। কেন্দ্ৰীয় চৰকাৰে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰু তেওঁলোকৰ ওজৰ আপত্তিসমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত ফাকুৱা বা দৌল উৎসৱৰ ৰং শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনত থকা আকাশবাণীৰ কেইবাগৰাকীও সংবাদদাতা আৰু কেইবাগৰাকীও শ্ৰোতাই সময়ৰ সোঁতত এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মতামত ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আনহাতে বাতৰি বিভাগে কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। পদ্ম সন্মানৰ বাবে আজিৰ পৰা মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 2026 চনৰ গণৰাজ্য দিৱসত ঘোষণা হ'বলগীয়া এই বঁটাসমূহ বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব আৰু বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি পদ্ম সন্মানৰ মনোনয়নৰ বাবে চলিত বৰ্ষৰ 31 জুলাইক অন্তিম দিন ধাৰ্য কৰা হৈছে। এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ ৰাষ্ট্ৰীয় বঁটা পৰ্টেল awards.gov.in অনলাইনযোগে আগবঢ়াব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিবৃতিত স্বমনোনয়নকে ধৰি সকলো নাগৰিককে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। মহিলাসকলৰ মাজৰ পৰা প্ৰতিভাৱান ব্যক্তি, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু জনজাতি, বিশেষভাৱে সক্ষম ব্যক্তি আৰু যিসকলৰ উৎকৃষ্টতা আৰু কৃতিত্ব স্বীকৃতিৰ যোগ্য হোৱাৰ লগতে সমাজখনত যিসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে তেওঁলোকক চিনাক্ত কৰাৰ বাবে বিশেষ প্ৰচেষ্টা চলোৱা হ'ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে 3 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম কৰিব বুলি দেৰগাঁৱত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য। ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি নীতিৰে দৌল উৎসৱ উদযাপন। ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট সংগীত শিল্পী ডঃ লক্ষ্য হীৰা দাসৰ শেষকৃত্য সম্পন্ন। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি ভালেসংখ্যক প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেটত আজি মুম্বাইৰ ব্ৰেবৰ্ণ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10